Akashvani. বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা অব্যাহত আছে। অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত ভোটগ্ৰহণ চলি আছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 45% অধিক ভোটাধিকাৰ সাব্যস্ত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত ভাষণ দিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। প্ৰায়ভাগ ভোটগ্ৰহণ কেন্দ্ৰত সন্ধিয়া 6 বজালৈকে ভোটদান চলিব যদিও উত্তৰ পূবৰ ৰাজ্যসমূহ আৰু পাহাৰীয়া ৰাজ্যসমূহত বিয়লি 4 বজা আৰু 5 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব। আনফালে বাও উগ্ৰপন্থী অধ্যুষিত এলেকাত 3 আৰু 4 বজাতেই ভোটগ্ৰহণৰ অন্ত পৰিব। এই বাতৰি যুগুতোৱাৰ পৰলৈকে অসমত 45%, মণিপুৰত 29%, ছিকিমত 24%, বিহাৰত 20%, ছত্তীশগড়ত 28%, উত্তৰ প্ৰদেশত 25%, মহাৰাষ্ট্ৰত 19% আৰু ৰাজস্থানত 22%তকৈ অধিক ভোটদান হৈছে বুলি জানিব পৰা গৈছে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অসম, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু মেঘালয়সহ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 102টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত মুঠ ভোটদাতাৰ সংখ্যা 16,63,00,000। ইয়াৰে ভিতৰত 4,40,00,000 পুৰুষ, 8,23,00,000 মহিলা আৰু 11,000 তৃতীয় লিংগৰ ভোটাৰ আছে। প্ৰথম পৰ্যায়ত ভোটদান কৰা নতুন ভোটদাতা প্ৰায় 36,00,000 আছে বুলি জানিব পৰা গৈছে। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 1,63,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰি 85 বছৰ ঊৰ্ধৰ 14,00,000ৰো অধিক আৰু প্ৰায় 14,00,000 দিব্যাংগ ভোটাৰক ঘৰৰ পৰাই ভোটদান কৰাৰ বিকল্প প্ৰদান কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো কেন্দ্ৰতে খোৱা পানী, শৌচালয়, হুইল চেয়াৰ, স্বেচ্ছাসেৱক, ৰেম্প আৰু বিদ্যুতৰ দৰে বুনিয়াদী সা সুবিধাৰ ব্যৱস্থা কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে বিভিন্ন সমষ্টিত 361গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ভোটদাতাসকলক প্ৰলোভনৰ ঘটনা ৰোধ কৰাৰ বাবে 4,000ৰো অধিক ফ্লাইং স্কোৱাড, 5,000ৰো অধিক পৰিসংখ্যা নিৰীক্ষণ দল আৰু 2,000ৰো অধিক ভিডিঅ' নিৰীক্ষণ দলে অহৰ্নিশে কাম কৰি আছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ 50%ৰো অধিক কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিতো ভোটগ্ৰহণ আৰম্ভ হৈছে। এই সমষ্টিকেইটাত ভোটদান কৰিবলগীয়া ভোটদাতাৰ সংখ্যা 86,00,000ৰো অধিক। ডিব্ৰুগড় লোকসভা সমষ্টিত দিনৰ 1 বজালৈ 44.02% ভোটদান সম্পন্ন হৈছে। যোৰহাটত 47.73%, কাজিৰঙাত 44.32%, লখিমপুৰত 44.33% আৰু শোণিতপুৰত 45.25% ভোটদান সম্পন্ন হৈছে। অসমত দিনৰ 1 বজালৈ 45.12% ভোটদান সম্পন্ন হৈছে। অসমৰ সমষ্টিকেইটাত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। এই পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তেছা, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেইবাগৰাকীও আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে বুলি যোৰহাটৰ পৰা আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত, অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়া জিলাৰ লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত আৰু আপৰ প্ৰাৰ্থী মনোজ ধানুৱাৰে ডিব্ৰুগড়ত ডাইনিজান প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰিছে। শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলিনা তিৰ্কিয়েও ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষাকৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। গোলাঘাট জিলাত 1,059টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াত 2,000ৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। যোৰহাট সমষ্টিত 17,18,000ৰো অধিক ভোটদাতা আছে। ইয়াৰে 29,462গৰাকী নতুন ভোটদাতা। তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে সকলোকে স্বতন্ত্ৰভাৱে আৰু শুদ্ধ বিবেচনাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। জিলাখনত আজি ভোটদান কৰিবলগীয়া ভোটদাতাৰ সংখ্যা 9,85,000ৰো অধিক। একেদৰে চৰাইদেউ জিলাৰ 344টা ভোটকেন্দ্ৰৰ ভিতৰত 4টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা আৰু এটা বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 5,500ৰো অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই কেন্দ্ৰসমূহত সূক্ষ্ম পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হৈ থকা 14খন জিলাত নিৰাপত্তা বাহিনীৰ 106টা কোম্পানী নিয়োগ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ তালেগাঁৱত ৱাৰ্ধা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত এখন নিৰ্বাচনী সভা সম্বোধন কৰিব। সমষ্টিটোত তৃতীয়বাৰৰ বাবে বৰ্তমানৰ বিজেপি সাংসদ ৰামদাস দাদাসে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে মহাবিকাশ আঘাড়ীৰ পৰা এন চি পিৰ শৰত চন্দ্ৰ পাৱাৰ ফৈদে ৱাৰ্ধা সমষ্টিৰ বাবে অমৰ খালেকক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই সমষ্টিৰ পৰা এন চি পিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে বহুজন সমাজ পাৰ্টীয়ে ডঃ মোহন ৰায়কোৱাৰক প্ৰক্ষেপ কৰিছে। অহা 26 এপ্ৰিলত পশ্চিম বিদৰ্ভৰ ৱাৰ্ধাকে ধৰি আন 4টা সমষ্টি অমৰাৱতী, যাৱতমাল, ৱাছিম, বুলদানা আৰু আকোলাত ভোটগ্ৰহণ কৰা হ'ব। মধ্যপ্ৰদেশত ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি, কংগ্ৰেছ, বি এছ পি, এছ পি আৰু নিৰ্দলীয় প্ৰাৰ্থীসকল নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ দামোহ জিলাত উপস্থিত হ'ব। শ্ৰীমোদীয়ে ইমলাই গাঁও খেলপথাৰত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে খাজুৰাহু আৰু নৰ্মদাপুৰামত প্ৰচাৰ চলাব। খাজুৰাহু, দামোহ আৰু পান্নাত মধ্যপ্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণু দত্ত শৰ্মা, মেহৰ ছটনা, বীৰ সিংপুৰৰ কৈলাশ বিজয়বৰ্গীয়া আৰু প্ৰহ্লাদ পেটেলে নিৰ্বাচনী প্ৰচাৰ চলাব। আনহাতে ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি জিতু পাটোৱাৰী, বিৰোধী দলপতি উমং সিংহাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱ, ৰাজ্যসভাৰ সাংসদ বিবেক তাংখা আৰু প্ৰাক্তন মন্ত্ৰী জয়বৰ্ধন সিঙে সাগৰ আৰু শিৱপুৰীত প্ৰচাৰ চলাব। কেৰালাত লোকসভা নিৰ্বাচনলৈ মাজত মাথো এসপ্তাহ বাকী থকা অৱস্থাত ৰাষ্ট্ৰীয় নেতাসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ সভাপতি জে পি নাড্ডাই ৱায়ানাড, পালাক্কাৰ, কোট্টায়াম আৰু তিৰুৱনন্তপুৰম জিলাত নিৰ্বাচনী প্ৰচাৰ চলাব। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চালাকুৰি, পাথানমাথিকা আৰু তিৰুৱনন্তপুৰম সমষ্টিৰ ইউ ডি এফ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। ইফালে চি পি এমৰ পালিট ব্যুৰোৰ সদস্য সুভাষিনিয়ালীয়ে আজি এল ডি এফৰ হৈ প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে আজি কোৰিকৰ সমষ্টিত প্ৰচাৰ চলাব। বিহাৰত 5খন লোকসভা আসনৰ বাবে হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিয়লি কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন ৰাজহুৱা সভাত ভাষণ দিব। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আজি বাংকা সংসদীয় সমষ্টিৰ ভৈৰুগঞ্জত নিৰ্বাচনী সমাৱেশত সম্বোধন কৰিব। তেজস্বী যাদৱে পূৰ্ণিয়া, দৰভাংগা আৰু সমষ্টিপুৰতো নিৰ্বাচনী সমাৱেশত ভাগ ল'ব। জ্যেষ্ঠ বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিন্হায়ো এন ডি এ প্ৰাৰ্থীসকলৰ সমৰ্থনত কেইবাখনো সভাত ভাগ ল'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 9 ৰাণত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে 53টা বলত 78 ৰাণ কৰে। পঞ্জাব কিংছৰ হৰ্ষল পেটেলে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পঞ্জাব কিংছে 19 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 183ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাৰ পৰা অব্যাহত আছে। অসমৰ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সংসদীয় সমষ্টিত ভোটগ্ৰহণ চলি আছে। বাতৰি যুগুতোৱাৰ পৰলৈকে 45%তকৈ অধিক ভোটাধিকাৰ সাব্যস্ত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিছে।